তারিখ গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো বুলি শৰ্মা বৰুৱাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি নিৰ্বাচন আয়োগৰ অধিসূচনা জাৰি, ৰাজ্যৰ পাঁচটা সমষ্টিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন 4 এপ্ৰিল। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ আজি মনোনয়ন পত্ৰ পৰীক্ষণৰ দিন। ৰাজ্যত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হ'বলগীয়া পাঁচটা সমষ্টিত মুঠ 38 গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল। অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনত বৰ্তমানৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুসহ 5 গৰাকী বিজেপি প্ৰাৰ্থীৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়। কেন্দ্ৰীয় চৰকাৰে নাগালেণ্ডৰ 8খন জিলাত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ ম্যাদ আৰু সমসলৈ বৃদ্ধি কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ 31 ৰাণত জয়লাভ। প্ৰতিযোগিতাখনত আজি ৰাজস্থান ৰয়েলছ আৰু দিল্লী কেপিটেলছৰ মাজত খেল। দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হ'ব। এই পৰ্যায়ত ৰাজ্যত 5টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব। এই 5টা সমষ্টি হ'ল দৰং, ওদালগুৰি, ডিফু, কলিংগঞ্জ, শিলচৰ আৰু নগাঁও লোকসভা সমষ্টি। ইয়াৰে ডিফু লোকসভা সমষ্টিটো অনুসূচিত জাতি আৰু শিলচৰ সমষ্টিটো অনুসূচিত জনজাতি প্ৰাৰ্থীৰ বাবে সংৰক্ষিত। অহা 7 এপ্ৰিলত ভোটগ্ৰহণ হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ শেষ দিন 4 এপ্ৰিল, মনোনয়ন পৰীক্ষণৰ দিন 5 এপ্ৰিল আৰু মনোনয়ন প্ৰত্যাহাৰৰ দিন 8 এপ্ৰিল ধাৰ্য কৰা হৈছে। এই পৰ্যায়ত দেশৰ 12খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ অন্তৰ্গত মুঠ 88টা সমষ্টিৰ লগতে আউটাৰ মণিপুৰ লোকসভা সমষ্টিৰ বাকী অংশৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। আউটাৰ মণিপুৰ সংসদীয় সমষ্টিৰ এটা অংশৰ বাবে প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ কৰা হ'ব। দ্বিতীয় পৰ্যায়ত কেৰালাৰ 20টা, কৰ্ণাটকৰ 14টা, ৰাজস্থানৰ 13টা, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ 8টাকৈ, মধ্যপ্ৰদেশৰ 7টা, অসম আৰু বিহাৰৰ 5টাকৈ, পশ্চিমবংগ আৰু ছত্তীশগড়ৰ 3টাকৈ আৰু মণিপুৰ, ত্ৰিপুৰা আৰু জম্মু কাশ্মীৰৰ 1টাকৈ লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। জম্মু কাশ্মীৰৰ বাহিৰে এই পৰ্যায়ত সামৰি ল'বলগীয়া 8টা সমষ্টিৰ মনোনয়ন পত্ৰসমূহ 5 এপ্ৰিলত পৰীক্ষা কৰা হ'ব। জম্মু কাশ্মীৰত মনোনয়ন পত্ৰসমূহ 6 এপ্ৰিলত পৰীক্ষা কৰা হ'ব। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ'ব। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বিহাৰৰ সমষ্টি কেইটাৰ বাহিৰে বাকী সমষ্টিসমূহৰ বাবে মনোনয়ন পত্ৰ দাখিল পৰ্ব কালি সামৰণি পৰে। ৰাজ্যৰ প্ৰথম পৰ্যায়ত নিৰ্বাচন হ'বলগীয়া 5টা সমষ্টিত মুঠ 38 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিলৰ অন্তিম দিনা অৰ্থাৎ কালি 26 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। কোনো প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিব বিচাৰিলে 30 মাৰ্চৰ পূৰ্বে প্ৰত্যাহাৰ কৰিব পাৰিব। অৱশ্যে এই পৰ্যায়ত সামৰি ল'বলগীয়া বিহাৰৰ সমষ্টিকেইটাৰ বাবে দাখিল কৰা মনোনয়নসমূহ 30 মাৰ্চত পৰীক্ষা কৰা হ'ব। এই পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন হ'ল অহা 30 মাৰ্চ। বিহাৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ শেষ দিন হ'ব অহা 2 এপ্ৰিল। বিহাৰৰ সংসদীয় সমষ্টিকেইটাৰ বাবে আজিহে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। প্ৰথম পৰ্যায়ত দেশৰ 17খন ৰাজ্য আৰু 4খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ অন্তৰ্গত মুঠ 102টা লোকসভা সমষ্টিৰ বাবে 19 এপ্ৰিলত ভোটগ্ৰহণ কৰা হ'ব। ইয়াৰ ভিতৰত তামিলনাডুৰ 39টা, ৰাজস্থানৰ 12টা, উত্তৰ প্ৰদেশৰ 8টা, মধ্যপ্ৰদেশৰ 6টা, অসম, উত্তৰাখণ্ড আৰু মহাৰাষ্ট্ৰৰ 5টাকৈ, বিহাৰৰ 4টা, পশ্চিমবংগৰ 3টা, অৰুণাচল প্ৰদেশ, মেঘালয় আৰু মণিপুৰৰ 2টাকৈ আৰু মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, ছিকিম, ছত্তীশগড়, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, জম্মু কাশ্মীৰ, লক্ষাদ্বীপ আৰু পুডুচেৰীৰ 1টাকৈ লোকসভা সমষ্টি আছে। লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে কালি নিশা 4খন ৰাজ্যৰ 16টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। কংগ্ৰেছে প্ৰথম প্ৰকাশ কৰা 8খন তালিকাসহ এতিয়ালৈ 190টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। কংগ্ৰেছ দলে কালি প্ৰকাশ কৰা তালিকাখনত উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, তেলেংগানা আৰু ঝাৰখণ্ডৰ মুঠ 16টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। আনহাতে বিজেপিয়ে এতিয়ালৈ 402টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচন সৰ্বাত্মক কৰি তোলাৰ লক্ষ্যৰে 85 বছৰৰ ঊৰ্ধৰ জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ লোকসকলক নিজ বাসগৃহৰ পৰাই ভোটদানৰ সুবিধা প্ৰদান কৰিব। আয়োগে লোকসভা নিৰ্বাচনত ভোটাৰৰ অংশগ্ৰহণ বৃদ্ধিৰ লক্ষ্যৰে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে নিৰ্বাচনী কৰ্তব্যত নিয়োজিত কৰ্মীসকলে 85 বছৰৰ ঊৰ্ধৰ জ্যেষ্ঠ নাগৰিক আৰু 40% অধিক প্ৰতিবন্ধী ভোটাৰৰ ঘৰে ঘৰে গৈ ভোটগ্ৰহণৰ ব্যৱস্থা কৰিব। এই ব্যৱস্থাৰ অধীনত এজন ভিডিঅ'গ্ৰাফাৰৰ সৈতে 2জন ভোটগ্ৰহণকাৰী বিষয়াই যোগ্য ভোটাৰক সাক্ষাৎ কৰি ভোটাৰৰ বাসগৃহত ভোটদান প্ৰক্ৰিয়া ৰেকৰ্ড কৰিব। আনহাতে এই 2 শ্ৰেণীৰ ভোটাৰে যদি নিজে গৈ ভোট কেন্দ্ৰত ভোটদান কৰিব খোজে তেন্তে তেওঁলোকক ৰেম্প, অপেক্ষাৰ স্থান, কুইকিয়াৰ শৌচাগাৰ আদিৰ বিশেষ সুবিধা প্ৰদান কৰা হ'ব। নিৰ্বাচনৰ দিনা প্ৰতিটো ভোটকেন্দ্ৰতে প্ৰতিবন্ধী ভোটাৰ আৰু জ্যেষ্ঠ নাগৰিক ভোটাৰসকলৰ বাবে উপযুক্ত পৰিৱেশনৰ সুবিধা কৰিবলৈও আয়োগে নিৰ্বাচনী বিষয়াসকলক নিৰ্দেশ দিছে। এই শ্ৰেণীৰ ভোটাৰসকলে ছেকশ্যন ইউ চি আই এপত পঞ্জীয়ন কৰি হুইলচেয়াৰৰ সুবিধা লাভৰ বাবে অনুৰোধ কৰিব পাৰিব। উল্লেখযোগ্য যে নিৰ্বাচন আয়োগে এইবাৰ বিশেষভাৱে সক্ষম ভোটাৰসকলৰ প্ৰয়োজন সম্পৰ্কে ভোটগ্ৰহণকাৰী কৰ্মীসকলক সংবেদনশীল কৰি তোলাত অধিক গুৰুত্ব আৰোপ কৰিছে। সেই অনুসৰি বাক শক্তি আৰু শ্ৰৱণ শক্তি দুৰ্বলতা থকা ভোটাৰসকলৰ বাবেও বিশেষ সুবিধা প্ৰদানৰ ব্যৱস্থা কৰা হ'ব। ভোট কেন্দ্ৰসমূহত দৃষ্টিহীন ব্যক্তিসকলে নিৰ্বাচন পৰিচালনা অধিনিয়ম 1961 নিয়ম অনুসৰি নিজৰ হৈ ভোট দিবলৈ এগৰাকী ব্যক্তিক লগত নিব পাৰিব। তদুপৰি ভোট কেন্দ্ৰসমূহত জে ই পি যুগুতীয়া প্ৰতিলিপি বেলত থকা উপলব্ধ হ'ব। সেয়েহে দৃষ্টিহীন ব্যক্তিসকলে এই বেলত ব্যৱহাৰ কৰিব পাৰিব আৰু সংগীৰ পৰা কোনো সহায় নোলোৱাকৈয়ে ই ভি এমৰ বেলত নিৰ্মিত জে সুবিধা ব্যৱহাৰ কৰি নিজে ভোটদান কৰিব পাৰিব। কামৰূপ মহানগৰ জিলা প্ৰশাসনে 85 বছৰৰ ঊৰ্ধ তথা বিশেষভাৱে সক্ষম ভোটদাতাসকলক নিজৰ বাসগৃহৰ পৰা ভোটদানৰ সুবিধা প্ৰদানৰ ব্যৱস্থা লৈছে। জিলা নিৰ্বাচন বিভাগৰ তথ্য অনুসৰি এই ভোটদাতাসকলে নিৰ্দিষ্ট প্ৰকৰ্ষ পূৰণৰ দ্বাৰা এই সুবিধা লাভ কৰিব পাৰিব। ইচ্ছুক ভোটদাতাসকলে জিলা নিৰ্বাচন বিভাগ নতুবা জিলা প্ৰশাসনৰ ৱেবছাইটৰ পৰা সংশ্লিষ্ট প্ৰকৰ্ষ সংগ্ৰহ কৰিব পাৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি যোৰহাটৰ যোৰহাট লোকসভা সমষ্টিৰ প্ৰশ্ন সন্দৰ্ভত এখন দলীয় বৈঠকত মিলিত হয়। এখন বৈষ্ঠগত ৰিজৰ্ট বৈঠকখনত সমষ্টিটোৰ বিভিন্ন সম্প্ৰদায়ৰ দলীয় প্ৰতিনিধিৰ সৈতে মুখ্যমন্ত্ৰী আলোচনাত মিলিত হয়। সমষ্টিটোত বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈ মূল প্ৰতিদ্বন্দ্বী হিচাপে আছে। কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ বাণিজ্যিক বিৰতি
ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত 19 এপ্ৰিলত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
সমাগত লোকসভা নিৰ্বাচনৰ বাবে বিভিন্ন জিলা প্ৰশাসনে নিৰ্বাচনী দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীসকলৰ বাবে প্ৰশিক্ষণৰ আয়োজন কৰিছে। এই উপলক্ষে কৰিমগঞ্জ জিলাত আজিৰ পৰা দুদিনীয়াকৈ মুঠ 10টা শিবিৰত ভোটগ্ৰহণ কৰ্মচাৰী প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই দুদিনত জিলাখনৰ কৰিমগঞ্জ সদৰ, ৰামকৃষ্ণ নগৰ, পাথাৰকান্দি আৰু নীলাম বজাৰ ৰাজচকৰ বিভিন্ন শিক্ষানুষ্ঠানত ভোটগ্ৰহণ কৰ্মীৰ প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। ইফালে কালি মাজুলী জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষ জিলাখনৰ অতিৰিক্ত আয়ুক্ত সৰোজ সোণোৱালৰ উপস্থিতিত মুঠ 30গৰাকী মাইক্ৰ পৰ্যবেক্ষকৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। অতিৰিক্ত জিলা আয়ুক্তগৰাকীয়ে প্ৰশিক্ষাৰ্থীসকলক নিয়াৰিকৈ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে আগন্তুক নিৰ্বাচনৰ আদৰ্শ আচৰণ বিধি কঠোৰভাৱে পালন কৰিবলৈও অনুৰোধ জনায়। অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে 5গৰাকী বিজেপি প্ৰাৰ্থী বিজয় হৈছে। 7-5টা বিধানসভা সমষ্টিৰ প্ৰতিদ্বন্দ্বিতা কৰা বিজেপি প্ৰাৰ্থী কেইগৰাকীৰ বিৰুদ্ধে কোনো দলে প্ৰাৰ্থিত্ব প্ৰদান নকৰাৰ বাবে প্ৰাৰ্থী কেইগৰাকী বিজয় নিশ্চিত হৈছে। এই কেইগৰাকী প্ৰাৰ্থীৰ মাজত অৰুণাচলৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আছে। উল্লেখযোগ্য যে অৰুণাচল বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিলৰ কালি অন্তিম দিন আছিল। সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টিৰ লগতে প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া যুৱ ভোটাৰসকলক উৎসাহিত কৰাৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰ আঞ্চলিক বাতৰি বিভাগে শ্লগান আৰু জিংগল প্ৰতিযোগিতাৰ আয়োজন কৰিছে। ভোটদাতাৰ সজাগতা বিষয়ত এই প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে ভোটাৰ অধিকাৰ লাভ কৰা যুৱ ভোটদাতাসকলেহে অংশ ল'ব পাৰিব। শ্লগান বা জিংগলসমূহ 40 ছেকেণ্ডৰ ভিতৰত হোৱাকৈ অসমীয়া ভাষাত দানীবদ্ধ কৰি 31 মাৰ্চৰ ভিতৰত 9619686659 9716680969 নম্বৰলৈ হোৱাটছএপ যোগে প্ৰেৰণ কৰিব লাগিব। তদুপৰি প্ৰতিযোগীয়ে নিজৰ নাম, ঠিকনা, শিক্ষাগত অৰ্হতা আৰু শিক্ষানুষ্ঠানৰ নাম সন্নিৱিষ্ট কৰি পঠিয়াব লাগিব। কেন্দ্ৰীয় চৰকাৰে নাগালেণ্ডৰ 8খন জিলাত সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ন্যায় আৰু ছমাহলৈ বৃদ্ধি কৰিছে। 1 এপ্ৰিলৰ পৰা ছমাহলৈ অশান্ত অঞ্চল হিচাপে চিহ্নিত কৰা নাগালেণ্ডৰ 8খন জিলাৰ 21খন আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলসমূহ আইনখনৰ আওতাত থাকিব। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এখন জাননীযোগে এই ঘোষণা কৰিছে। মৰিগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত কালি জিলা পথ সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ অধীনত উত্তৰ পূৰ্বাঞ্চলত পথসুৰক্ষা সজাগতাৰ বাবে কাম কৰি থকা এমেজিং নমস্কাৰ ফাউণ্ডেশ্যন নামৰ সংস্থাৰ অধ্যক্ষ অতুল চন্দ্ৰকান্ত কুলকাৰ্ণীয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি পথ দুৰ্ঘটনাৰ কাৰণসমূহ আৰু ইয়াক ৰোধ কৰাৰ বাবে ব্যাপক সজাগতা সৃষ্টিত গুৰুত্ব আৰোপ কৰে। কলিকতা নিবাসী অসম ভৱনৰ অৱসৰপ্ৰাপ্ত বিষয়া প্ৰিয়লাল দাসৰ কালি সন্ধিয়া বাৰ্ধক্যজনিত কাৰণত এখন চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 88 বছৰ। গুণমুগ্ধসকলৰ মাজত তেওঁ ববী দাস হিচাপে পৰিচিত আছিল। ছানৰাইজাৰ্ছ হায়দৰাবাদে যোৱা নিশা হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছক 31 ৰাণত পৰাস্ত কৰে। হায়দৰাবাদে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 3টা উইকেট হেৰুৱাই 277 ৰান কৰি ইতিহাস ৰচনা কৰে। হায়দৰাবাদৰ হৈ হেনৰিক লাৰ্ছনে 34টা বলত 80 ৰান কৰাৰ বিপৰীতে অভিষেক শৰ্মাই 23টা বলত 63 আৰু ত্ৰয়ুষ হেৰে 24টা বলত 62 ৰানৰ বৰঙণি আগবঢ়ায়। মুম্বাই ইণ্ডিয়ানছে 278 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত 244 ৰানহে কৰিবলৈ সমৰ্থ হয়। মুম্বাইৰ হৈ তিলক বাৰ্মাই 34টা বলত 84 ৰান কৰে। ক্লাছনক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত হবলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ দিল্লী কেপিটেলছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। এতিয়া শুনক আজি গুৱাহাটীৰ প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন ৰাকিবুৰ ৰহমানৰ পৰা।
আবকাৰী নীতি প্ৰণয়নকাৰী সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক বিধি বলবৎকাৰী সঞ্চালকালয়ে গ্ৰেপ্তাৰৰ বিষয়ত দিল্লী উচ্চ ন্যায়ালয়ে হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰাৰ বাতৰি দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে উত্তৰ পূবৰ 22 সমষ্টিক লৈ বিজেপিৰ ব্লু প্ৰিণ্ট শিৰোনামেৰে আসন্ন লোকসভা নিৰ্বাচনত বিজেপিয়ে উত্তৰ পূৰ্বাঞ্চলৰ 25খন আসনৰ ভিতৰত 22খনতে নিজৰ আধিপত্য বিস্তাৰৰ লক্ষ্যৰে ব্যাপক তৎপৰতা চলোৱাৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। কোকৰাঝাৰৰ সাংসদ নৱকৰণীয়া অনুসূচিত জনজাতিৰ নহয় বুলি ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ সমিতিয়ে দিয়া সিদ্ধান্তত গুৱাহাটী উচ্চ ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰাত সাংসদগৰাকীয়ে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ সুযোগ লাভৰ বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। পূৰ্বৰ সকলো অভিলেখ ভংগৰে এইবাৰ ৰাজ্যত 17.5 কোটি টকাৰ চোৰা বিক্ৰী হোৱা বুলি আবকাৰী বিভাগৰ তৰফৰ পৰা দিয়া তথ্যৰ বাতৰি আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। আসন্ন লোকসভা নিৰ্বাচনত বিজেপিৰ হৈ প্ৰচাৰৰ বাবে অহা 6 এপ্ৰিলত অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আহিবলগীয়া বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। উৎকোচ লোৱাৰ সময়ত দৰং ৰাজচক্ৰ কাৰ্যালয়ৰ ঠিকাভিত্তিক কৰ্মচাৰী তপন নাথক মুখ্যমন্ত্ৰী তদাৰকী কোষে গ্ৰেপ্তাৰ কৰাৰ বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। আম আদমী পাৰ্টীৰ ডিব্ৰুগড়ৰ প্ৰাৰ্থী মনোজ ধানোৱাৰ আৰু শোণিতপুৰৰ প্ৰাৰ্থী ঋকিৰাজ কন্দিন্দই মনোনয়ন দাখিল কৰাৰ বাতৰি দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আইন আয়োগৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ঋতুৰাজ অৱস্থী প্ৰাক্তন আমোলা পংকজ কুমাৰ আৰু অজয় কীৰ্তিয়ে বুধবাৰে লোকপালৰ সদস্য হিচাপে শপত গ্ৰহণ কৰাৰ বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এয়াই আছিল আজি প্ৰকাশিত কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন।
বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এটা পঢ়ি দিছো। দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি নিৰ্বাচন আয়োগৰ অধিসূচনা জাৰি। ৰাজ্যৰ 5টা সমষ্টিত হবলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন কালি আছিল। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ আজি মনোনয়ন পত্ৰ পৰীক্ষণৰ দিন। ৰাজ্যত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হবলগীয়া 5টা সমষ্টিত মূল 28গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল। অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুসহ 5গৰাকী বিজেপি প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয় আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ 31 ৰাণৰ জয়লাভ। প্ৰতিযোগিতাখনত আজি ৰাজস্থান ৰয়েলছ আৰু দিল্লী কেপিটেলছৰ মাজত খেল। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। নমস্কাৰ।